হ্যাঁ, আমি মহা ঠাকুর করবি দাস, করবি দাস, করবি দাস আছেনে? সেইটোতো মতা মানুহ, মতা মানুহৰ লগত এতিয়া মই কথা নাপাতোঁ, এতিয়া মাইকী মানুহৰ লগত কথা পাতিম। করবি দাস,
হয়
ঐ মোৰ নাম অভিনৱ বৰঠাকুৰ। ঐ তাতে লিখিছনে নোট, তাতে লিখিছনে নতির পুতেক দম আছে যদি ফোন নম্বর ফে কল কর। মই কৰিছোঁ নহয়,
অপুর
এবে ঐ
অপুর
মই
হয়েছে
কৰিছোঁ নহয়, কৈছে
অপু
নতির পুতেক, বুঝিছে, নতির পুতেক
অ
দম
অ
আছে যদি, এবে মোৰ
অ
দম আছে নে নাই?
তে কো তো এটা কো
মই মই দম মোৰ দম আছে নে মোৰ নাই?
বাদ দিবে বাল দমোসন কবি কতে কো এটা
মোৰ এড্রেসটো সুধছোন তই।
জোরে কেন কো তো এটা তো ননসেন্স গালি বেছে তো দেখো
না না না, মই গালি, মই শুন, ননসেন্স মানে কি কৈছো জানা? তোরা মাইকী একলা বাল, ঐ শুন, মই মই মাতি আনছো 7 নৱেম্বৰৰ দিনা হব নাগরা নাম, এতে মতা মানুহে হব, ৰাতি ৰাতি হব, তই কেলা মাইকী কেলা ৰাতি নাচুৱাবি কেলা, আৰু বুবুকিটা টিপিবি, মাক চুট দে টিপিবি, চুট মাৰানি, ঐ চুট মাৰানি। শুন, তাৰপিছত কৈছা নহয় নতিৰ পুতেক দম আছে যদি ফোন কৰ, মোৰ নাম মোৰ অভিনৱ বৰঠাকুৰ, মোৰ নম্বৰটো এইটো পাইছা নহয়, আৰু তোৰ নামটো কওঁ। এই শুন, তোৰ বাপৰে এটা নাম দিছিল নহয় 3 মাহ বয়সত, দিছিল না? দিছিল না? ই তাৰ বৰ ফূৰ্তি হৈছিলে তোৰ জন্ম হোৱাত, তোর মায়ের আর বাপরে তোর বড় ফুর্তি হয়েছিল সেই সময়, তোর একটা নাম দিছিলে, নামাকরণ করছিলে, এই নামটো কৌছু কো। তোর বাপেরে আর মারে তোর 3 মাহ বয়সত একটা নাম দিছিল, সেই নামটুকে মোক কৌছু, মই পুলিশ ডিপার্টমেন্টত ফোন করি কও। হ্যাঁ, তোর নামটোয়ে মই পুলিশ ডিপার্টমেন্ট কয় এইটো নাম, তার নামটোয়ে মই কম, তোর নামটো মোক কৌছু কো, তোর নাম কও। এই মই তো মদ খাওঁ, তই খাব পাৰা, মোৰ নিচিনা খাব পাৰা নৰা। এই শুন শুন, তই ৰাজবংশীক ফোন কৰি সুধবি, ৰাজবংশী আহিব আৰু বৰ্মনো আহিব, দুজন পাঠক, দুজন পাঠক আহিব, পাঠক, আৰু ৰাতি 2টা বজালৈকে, ৰাতি 2টালৈকে নাম হ'ব, আৰু খাৱা চব হ'ব তাতে, দালি ভাজি আৰু এটা নিৰামিষো থাকিব, মানে আমিষো থাকবো এটা, বুজি পাইছ? আবি হাইদর হুসেন চিনি পা? হাইদর হুসেন তাকো মাতছু, গরিয়া মাক চকলাই গরিয়া হুই আহিম বুলি কইছি, বুঝি পাইছ, বুঝি পাইছ? ওই মই ঢেকরা চলি হই না নয়, হই না নয়, হ্যাঁ মুখেদি মাত মাতবা নোরা, আর কমেন্ট লিখা নতির পুতাক দম আছে যদি ফোন কল। লাউরা ওই এই মাইকী কেইজনীক আঁতর কর, মাইকী মই যদি দেখা পাও মাইকী কোবাত নাগরা নাম ধরছে গুৱাহাটী চিটির ভিতরত, মই কিন্তু যাই তাতে মোৰ এখন, এই কিবা এখন মোৰ নগাদা আছে কেলা মাক চকলাই, বুঝি পাইছ? মোক পুলিশে ধরব আইছিল এটা 3 বার, নগা দাদি খেদি দিছো কেলা AK-47 লৈ আহা পুলিচ, বুজি পাইছ? মই যদি মই ঘৰৰ পৰা ওলাওঁ নহয় বিপত্তি আছে, মাইকীয়ে মানুহক নাগৰা নাম কোৱা কৰা বন্ধ কৰ, তহঁতৰ সৰস্বতী পূজা বন্ধ কৰ, তহঁতৰ দুৰ্গা পূজা এই অক্টোবৰ মাহত বন্ধ কৰ, কৰবা মানুহ আছে যদি এই বাসন্তী পূজা কৰ এপ্ৰিল মাহত, মোৰ মতে এটা পূজাটো নচলে, যজ্ঞ কৰিব লাগে, যজ্ঞ, তুমি শুনা মেৰে ক্যা কা, শুনা কুচ নেই মাংতে, তোরা সমান, তোরা সমাজ চাতে যজ্ঞ মে চাতে হ্যাঁ, ও স্যার ইয়ে পের চলো गब्बर सिंह का नाम पूरे मिट्टी में मिला दिए, इसके सजा मिलेंगे, बराबर मिलेंगे, बराबर। অ পৃথিৱীখন গোল আকাশ নাই, আইনে নহয়, মোক এদিন মাত মাত চোন, কেলা মাত মাত
নটি মুণ্ডা
যা, হেং আপ দ্য ফাকিং ফোন ই কাকসাকা, দ্য মোমেন্ট কাম এক শিকাগো আই ডোন্ট নো ওয়াই সিলভার মার্কেট ব্রেকস ইউ গোনা সি ইওর সেকেন্ড কামিং জিসাস ক্রাইস্ট দ্য সেকেন্ড কামিং, मैं कल की नहीं हो रे, तेरा कल की शंकर चक्र गदा पद्माधारी नहीं आने वाला। मैं उसका पिता सब में बैठा हूँ, आशा महामानिया हूँ, गुवाहाटी प्राग जो बेटा तेरा काम के वरदे देवी है, मेरा पत्नी है, समझे समझे, कुछ तो समझे, मुझे पहचान, मुझे ढूंढ मत, केवल पहचानो पहचानो, अगर अभी तक नहीं 2022 दिसंबर से पहले अगर तू मुझे नहीं पहचानोगे ना, बहुत विपत्ति हो जाएंगे, ताना तानी करना छोड़ दे, सनातनी बन जा, क्योंकि मैं बहुत प्यारा और भोला हूं, लेकिन मैं बहुत गुस्से वाला हूं, मैं इतना गुस्से वाला हूं ना, इतना गुस्से वाला हूं, मेरा गुस्से से दूरी रह, क्योंकि मैं तेरा सब बीस पान कर लिया, इसीलिए मेरे को नीलकंठ बोलते हैं, तुम लोग का सबका दुख नाश करने वाला हो, शिकागो अलनॉय, शिकागो अलनॉय कॉमेक्स सिल्वर मार्केट में तोड़ने वाला हूं, समझे, चले जाओ यहां से, चले जा। এতিয়াও শুনি আছ? এতিয়াও শুনি আছ গানবিলাক? হা, তহঁতে এতিয়াও গান শুনি আছ? মই এতিয়া ভাত খাই আছো, তহঁতে গান শুনি চা মই ভগৱান হয় নে নহয়, মই ইয়াতে আহিছো নে নাই, মই এই তহঁতৰ শংখ চক্ৰ গদা পদ্ম ধাৰী এই বাঁচুৰী বজোৱা শ্ৰীকৃষ্ণ তোৰ বাপেকটো হয় নে মই নহয়? মই মদ খাওঁ নে নাখাওঁ, মই ভাং ফুকো নে নুফুকো, মই বিড়ি আৰু চাদা খাওঁ নে নাখাওঁ, মই বিল্লাঘাটীত যাওঁ নে নাযাওঁ, মই গৰু মাংস খাওঁ নে নাখাওঁ, হা মই কি কৰোঁ কচোন? তহঁতে কৰা কামবিলাক মই চব কৰোঁ, হা এতিয়াও আছো, এতে আছিলো আৰু সদায় থাকিম, সদায় আছো, সদায় আছো, কিন্তু কাকত টানা টানি নকৰোঁ, চাচোন ৰুমটোৰ ভিতৰত সোমাই আছো, আছো নাই? আবে ৰুমটোৰ ভিতৰত সোমাই আছো নে নাই? এখন ওলাম ইয়াপা, চিকাগো ইলিনয়, চিকাগো ইলিনয় ৱাজ মাই পোৰ্ট অফ এণ্ট্ৰি, মাই পোৰ্ট অফ এণ্ট্ৰি অন 27th of August 1993 at 4:30 p.m. was Chicago ORD, or airport. Copy that, cocksucker. Keep on listening to music.